এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নতুন দিল্লীত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা, নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰৰ নৱৰত্নৰ মৰ্যাদা, নিউ কোচবিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ ৰেলপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত ৰেল মন্ত্ৰালয়ৰ অনুমোদন, শীতৰ আলহী হৈ অহা পৰিভ্ৰমী পক্ষীৰ কলৰৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যত নান্দনিক পৰিৱেশ, আৰু তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৰায়পুৰত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, অমৰ সিং টিছো, ভুৱনেশ্বৰ কলিতা আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাংসদসকলে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সাংসদসকলক তৃণমূল পৰ্যায়ত জনতাৰ সৈতে যোগসূত্ৰ স্থাপন কৰাৰ লগতে উন্নয়নমূলক কাম কাজসমূহ ক্ষীপ্ৰভাৱে আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। ইপিনে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কালি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীও উপস্থিত থাকে। বিৰোধী দলটোৰ নেতৃত্বই অসমত কংগ্ৰেছৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লগতে নিৰ্বাচনৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। প্ৰায় ডেৰ ঘণ্টা চলা এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ লগতে এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন, ৰজলিনা তিৰ্কী, জাকিৰ হুছেইন ছিকদাৰ, প্ৰদীপ চৰকাৰ আদি উপস্থিত থাকে। বৈঠকৰ অন্তত অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী দলটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনী ইছ্যু হিচাপে নলয়। মুখ্যমন্ত্ৰীসহ 4-5 জন মন্ত্ৰীৰ দুৰ্নীতিহে দলটোৰ নিৰ্বাচনী ইছ্যু হ'ব বুলি তেওঁ কয়। একেদৰে নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই আৰু দলৰ তৃণমূল কৰ্মীয়ে এই বিষয়ত সিদ্ধান্ত ল'ব বুলি তেওঁ উল্লেখ কৰিছে।
जहां तक अलायंस की बात है, अलायंस के ऊपर पूरी कांग्रेस पार्टी और जो हमारे सहयोगी दल हैं उनके साथ आपको मालूम होगा मैं स्वयं था उस मीटिंग में, बहुत सारे मुद्दे के ऊपर डिस्कशन हुआ है। लेकिन मेरा मानना यह है कि सारे जितने भी अलायंस हैं, दूसरी पार्टीज के लोग हैं, वो सब चाहते हैं कि ये सरकार को हराना है, इस सरकार को उखाड़ के फेंकना है। उस मुद्दे के ऊपर हम सब साफ हैं और अलायंस जब होता है वो नीचे ग्राउंड लेवल से अलायंस होता है। जो भी अलायंस के ऊपर डिसीजन होता है वो हम अपने कार्यकर्ताओं से, चाहे वो ब्लॉक हो, मंडल हो और डिस्ट्रिक्ट हो, उनसे पूछ के ही हम अलायंस करते हैं और इसी तरह की प्रक्रिया आगे भी असम में चलेगी।
নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে কালি অনুমোদন জনায়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসম তথা উত্তৰ পূৰ্বাঞ্চলক শক্তিখণ্ডত অধিক শক্তিশালী হোৱাৰ পথ প্ৰশস্ত কৰিব। তদুপৰি শোধনাগাৰটোত অন্তৰ্ভুক্ত হোৱা বাঁহভিত্তিক জৈৱ ইন্ধন প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ জৈৱ ইন্ধনৰ শক্তি বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰিছে। পূৰ্বে মিনি নৱৰত্নৰ মৰ্যাদা লাভ কৰা নুমলীগড় শোধনাগাৰ 2024-25 বিত্তীয় বৰ্ষত ব্যৱসায় আছিল 25,147 কোটি টকা আৰু লাভাংশ আছিল 1,608 কোটি টকা। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818 গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি দিনৰ 11 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156 গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410 গৰাকী প্ৰাৰ্থীৰ লগতে 252 গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010 গৰাকীয়ে অসম আৰক্ষী, 411গৰাকীয়ে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন, 361গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। 5,500গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তিপত্ৰ প্ৰদান কৰিছে। টাই আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী মৌজাত থকা আহোম ৰাজত্বকালৰ বৰপাত্ৰ গোহাঁইসকলৰ 7টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পুৰোহী মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰায় 45 লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ'ব। এই সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই এইদৰে কয়।
আজি এই অঞ্চলত আমি যত আছো ইয়াতে বৰপাত্ৰ গোহাঁইসকলৰ মৈদাম আছিলে আৰু এই মৈদামখিনিক আমি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো। আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে আজি এই কামটো আৰম্ভ কৰিছে। আমি তাৰ আধাৰশিলা কৰিবলৈ ইয়াত আহি উপস্থিত হৈছো আৰু অনাগত সময়ত আৰু অলপ কাম কৰিব লাগিব। মই অকমান চায়ো ললো, আমাৰ কেইবাটাও ইয়াতে মৈদাম আছে আৰু যি মৈদামে আমি সকলোৱে জানো আমাৰ অসমখনক যথেষ্ট সন্মানো দিছে। আমাৰ চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত সোমাইছে, গতিকে অসমখনলৈকে সন্মান কঢ়িয়াই আনিছে আমাৰ মৈদামে। গতিকে এইকেইটা মৈদামো পৰৱৰ্তী সময়ত আমি খুব ভালদৰে ৰাখিব লাগিব, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম। এই মুহূৰ্তত 40-45 লাখ টকা দিয়া হৈছে, সেইকাৰণেই মই কৈছো, মই যে প্ৰথমে কলো আৰু কৰিব লাগিব, সেইখিনি পৰ্যাপ্ত নহয়, পৰৱৰ্তী সময়ত আৰু দিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম।
ৰেল মন্ত্ৰালয়ে পশ্চিমবংগৰ নিউ কোচবিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা 152.31 কিলোমিটাৰ ৰেলপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপথ অনুমোদন জনাইছে। প্ৰায় 3,65 কোটি ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰে আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰেলপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰবংগৰ মাজত বিকল্প দ্বৈত ৰেলপথ স্থাপন হ'ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰেলপথ আৰু বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈছে। গোলকগঞ্জ গৌৰীপুৰ হৈ কোচবিহাৰলৈকে আনটো দ্বৈত ৰেলপথ সম্পূৰ্ণ হৈ উঠিলে অসমৰ সৈতে দেশৰ বাকী অংশৰ দ্ৰুত ৰেলসেৱা সম্ভৱ হৈ উঠিব। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে চূড়ান্ত স্থানভিত্তিক জৰীপত প্ৰস্তাৱিত ৰেলপথটো যাবলগীয়া অঞ্চলৰ ভূ প্ৰাকৃতিক অৱস্থা, ভূমিৰ গুণাগুণ আদি পৰীক্ষা কৰাৰ লগতে সম্ভাৱ্য দলং আৰু সুৰংগসমূহৰ দৰে অভিযান্ত্ৰিক দিশসমূহ অধ্যয়ন কৰা হয়। এই জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক ৰেলৱে বৰ্ড আৰু ৰেল মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা হ'ব। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে কামাখ্যা ৰেল ষ্টেচনৰ পৰা বন্দে ভাৰত আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ দৰে অত্যাধুনিক ৰেলগাড়ীৰ চলাচলৰ সুবিধাৰ্থে 2টা নতুন পিট লাইন নিৰ্মাণ কৰিছে। শিলচৰ আৰু আগৰতলাৰ সাংসদ দুগৰাকীয়ে ইতিমধ্যে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি শিলচৰ হৈ গুৱাহাটী আৰু আগৰতলাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে অনুৰোধ জনাইছে। শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ সংস্কৃতি তীৰ্থস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পৰ্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচুঙত অহা 7 ডিচেম্বৰৰ পৰা চৰাইচুং মহোৎসৱ উদযাপন কৰা হ'ব। মাজুলীলৈ পৰিভ্ৰমী চৰাইৰ আগমন সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী কুশদীপ হাতীমতাই আমাৰ মাজুলীৰ সংবাদদাতাৰ আগত এইদৰে কয়।
এই সময়ছোৱা অসমৰ কাৰণে খুব ভাল সময়ছোৱা, বিশেষকৈ শীতৰ আগমনৰ লগে লগে বিভিন্ন ধৰণৰ দেশী বিদেশী চৰাইবিলাকে আহি অসমত ভিৰ কৰেহি। ইয়াৰ অসমৰ যি সুন্দৰ পাৰিপাৰ্শ্বিক অৱস্থা বা ইয়াত থকা খাদ্যৰ যি প্ৰাচুৰ্যতা, এই সময়ছোৱাত বিভিন্ন ধৰণৰ খাল বিল জলাশয় বা পথাৰবিলাকত মাছ শামুক ইত্যাদি ইত্যাদি পোক পৰুৱা ইত্যাদিয়ে ভৰি পৰে। সেইটো কাৰণে বিভিন্ন ধৰণৰ দেশী বিদেশী চৰাইবিলাকে অষ্ট্ৰিয়া, চাইবেৰিয়া আদি দেশৰ পৰা, কানাডাৰ পৰা হাজাৰ হাজাৰ মাইল বাট কৰি বাই সাতসাগৰতে নদী পাৰ হৈ আহি অসমত উপস্থিত হয়হি। বিশেষকৈ এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দীপৰ বিল, মাগুৰি মতাপিং বিলকে ধৰি আমাৰ মাজুলীটো আহি বিভিন্ন ধৰণৰ দেশী বিদেশী চৰাই ভিৰ কৰিছেহি। বিভিন্ন ধৰণৰ যিবিলাক হাঁহবিলাক আহিছে, হাঁহৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত আছে আমাৰ শৰালিবিলাক আছে, দেওৰাজ হাঁহবিলাক আহিছে, আৰু মই সিদিনা এটা যিটো পাৰ হেডেড গোচ বা ধিতৰাজ হাঁহবোৰ মই দেখিবলৈ পাইছোঁ। আৰু সিদিনা এই দক্ষিণ পাটৰ এই মাগুৰমাৰী বিলৰ অঞ্চলত মই হাড়গিলা দেখিছিলোঁ 4টা, আৰু বিভিন্ন ধৰণৰ মাজুলীৰ বিভিন্ন ঠাইত শামুক ভঙা চৰাইবিলাকো আহি বাঁহ বান্ধিছেহি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰায়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীৰ দীপৰ বিলতো বিভিন্ন প্ৰজাতিৰ পক্ষী দেখা গৈছে। এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশত একেলগে এসাজ খোৱাৰ বাবে বনভোজ দলসমূহৰ এই স্থানসমূহলৈ আগমন হৈছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিল নামনি অসমৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। শীতকালৰ লগে লগে উৰ্পদ বিলতো নানান চৰাই প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙা পাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন ঘটিছে। উদ্যানখনত ভ্ৰমণৰত আৰণ্যক নামৰ বন্যপ্ৰাণী সংগঠনৰ গৱেষক তথা আলোকচিত্ৰকৰ উজ্জ্বল ভূঞাই কালি এই বিৰল চৰাইবিধৰ তিনিটা চৰাইক প্ৰত্যক্ষ কৰে। ইয়াৰে এজনী মাইকী চৰাই আৰু আন দুটা মতা চৰাই বুলি ভূঞাই জানিবলৈ দিছে। উল্লেখযোগ্য যে বছৰৰ এই সময়ছোৱাত উদ্যানখনৰ তামুলী ডুবা, হাঁহচৰা, পাগলা ডুবা বিলকেইখন শুকাই যায় যদিও উদ্যান কৰ্তৃপক্ষই যোৱা কেইবছৰমান ধৰি চলাই অহা নিৰলস প্ৰচেষ্টাৰ বাবে এইবাৰ এই বিলকেইখনত পানী আছে আৰু সেয়েহে এই বিৰল প্ৰজাতিৰ হাঁহবিধকে ধৰি পৰিভ্ৰমী চৰাইসমূহৰ উদ্যানখনলৈ আগমন ঘটিছে। অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। 12খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2026 চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ প্ৰথম পৰ্যায় আৰু 2027 চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায় লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ 2027 চনৰ 1 মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। প্ৰথমখন এদিনীয়াত ভাৰতে 17 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি 1-0 অগ্ৰগতি লাভ কৰিছে। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চাইবাৰ নিৰাপত্তাৰ এপ ছান্সাৰ ছাঠিক লৈ দেশত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু বিতৰ্কক লৈ প্ৰাগেখন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত কৰ্কট আৰু বহুমূত্ৰ ৰোগী বৃদ্ধি হৈছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যৰ ভিত্তিৰে দৈনিক জনভূমি কাকতে বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে ভাৰতত বাস কৰি থকা ৰোহিংগীয়া শৰণাৰ্থী সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নাম সেৱা তীৰ্থলৈ সলনি কৰা হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 50টা বিভাগে প্ৰায় 19,000 কোটি টকাৰ পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ দিয়া নাই বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যক লৈ অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতেও ৰাজ্যৰ বাজেটক কেগে অবাস্তৱ আখ্যা দিয়া বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত মনৰেগা আঁচনিৰ অধীনত প্ৰায় 5 লাখ কৰ্ম আঁচনি অসম্পূৰ্ণ হৈ আছে। এটা পৰিসংখ্যাৰ উদ্ধৃতিৰে দ্য চেণ্টিনেল কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ মিত্ৰতাৰ বিষয়টো হাইকমাণ্ডে তৃণমূল পৰ্যায়ত বিবেচনা কৰা হ'ব বুলি নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নতুন দিল্লীত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা, নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰৰ নৱৰত্নৰ মৰ্যাদা, নিউ কোচবিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ ৰেলপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত ৰেল মন্ত্ৰালয়ৰ অনুমোদন, শীতৰ আলহী হৈ অহা পৰিভ্ৰমী পক্ষীৰ কলৰৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যত নান্দনিক পৰিৱেশ, আৰু তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৰায়পুৰত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।